وعلم آدم الأسماء كلها ثم عرضهم على الملائكة فقال أنبئوني بأسماء هؤلاء إن كنتم صادقين.
أرتم আদমক যাবতীয় নামৰ শিক্ষা দিলে তাৰ পিছত সেইবোৰ ফিৰিস্তাসকলৰ আগত উপস্থাপন কৰি কলে যদি তোমালোক সত্যবাদী তেন্তে মোক এইবোৰৰ নাম কোৱাচোন।